Good evening, Itu Akashvani Kohima. Samlaga Khobor Puriya Sim Kungnongla. Pohila Headlines. Prime Minister Narendra Modi ba Sarkar laga Nation First Model D kotha kaise. Congress Leader Rahul Gandhi ba India laga ahita ke samay de North East laga dorkar kam khan janai dise. PM Divine Nijidi, October 2022 ba loigina pura North East de sob milagina 36 projects kan sanction kuri dise aro External Office Minister Dr. S. Jay Shankar ba koise ki wapas pothai dia manokhana par kono biya kam na koribo nimiti center ba US logodi khobor loi thaki ase itia pura khobor Prime Minister Narendra Modi Brachi Kwesi, Talaka Sorkalaka Unuti model do Nation First Ase, Junto Abasementi Dorkar Rakyana Hoikin do Kushiaramun Purahwadi Rakyase, Tabrakusike, Manokanba, Idu Teskurigina, Bujipaisi, Aro Idu model Lokoti, Satyasi, Idu Korni, Talaka Sorkalokoti, Disarabar Korni, Mente 2 days say. Parliament laka duita house the joint sitting day President Draupadi Murmu laka address the motion of thanks the Rajya Sabha di jawab digena Prime Minister ba itu koise
sabka saath sabka vikas ye to hum sabka daitva hai aur isiliye to desh ne hum sabko yahan baithne ka avsar diya hai 2014 ke baad desh ne hame seva karne ka avsar diya desh दूसरी बार तीसरी बार हमें सेवा करने का मॉडल बनाती है उसका कारण देश की जनता ने हमारे विकास के मॉडल को परखा है समझा है और समर्थन दिया है
कांग्रेस लोकोटी निंदा करेगा प्राइम मिनिस्टर बाकी गवर्नेंस लगा सबका साथ सबका विकास मॉडल दो कांग्रेस करने ईद बुझी बोले नापारिया हुई सी आरो कांग्रेस पर थोका बची एबेसमेंट और निपोटिज्म लगा मॉडल चुली था किसी बोले निंदा करी से तब्राकुसी की टाइल लगा सरकार पर स्किल डेवलपमेंट फाइनेंशियल इंक्लूजन और इंडस्ट्रियलाइजेशन दी उज्जत दौड़कर दी से प्राइम मिनिस्टर पर जोनाइड सी की टाइल लगा सरकार पर प्रो एसटी और एससी लॉस कन ताकत करी दिखना ताइकन लगा इच्छा कन बचाए रखिया से श्री मोदी पर दिव्यांग्स और ओबीसी कम्युनिटीज लगा वेलफेयर कारनी सरकार पर काम करिया खान लगा भी कोठा करी से Opposition laga leader Lok Sabha aro Congress member Rahul Gandhi bra India laga supna ronuti de North East laga dorkar khan janai dise darba olop samaya kodi Nagaland bra students kan lokodi batchit kuria samoy itu koi dise
I think one of the central issues is that when I went to school I never read Naga culture. I don't know what it is. You know the only thing I read about Naga culture when I was in school? Headhunters. But that's not true because there's a Naga culture, there's a Naga history, there's a Naga tradition. But Nagas know it. Nobody else in India knows it. That's a huge problem. And I think Northeast should be much more central in India's thinking and vision than it currently is.
XT Ajay Ekta Poste Shri Gandhi Brakwesi, Darba Mobility Laka Future Arubishidu, Gari khan technological advancement lokoti banabolidi kotha korese tarba edo dangro botli de education system eta up koribole janagena now jovan indians kan lokoti dorkar skills aro gyan lokoti hekai digena uthai diboli aro desh to age loi jaboli dorkar janai dise Prime Minister's Development Initiative for North East Region, PM Divine, to October 2022, the Surukuria Paso de Sopmilagina, 36 projects can come si kam 5,000 Kurotoka Damdo sanction Kuridise. Idukanbra, Duita projects can Kotam Hoise. Nagalandi PM Divine Scheme Nijidi projects sanction Kuridiadi, livelihood projects can special development of Eastern Nagaland, power substation, Sitrongsi, Dimapodi associated lines Lukudi Banaitibili. Educational infrastructure aro facility development polytechnic si aro radiation oncology center CISHR laga upgradation koribuli milai gina ase sob chata projects karone kam khando ministry of state for donor dr sukanda majumdar bar rajya sabha di aji jankari dia hisab di banabuli du ddc External Affairs Minister Dr. S. Jay Shankar Braji Kwesi, illegal immigrants kan, Nichur Desh di Wapas Pothaidia Kamdo, International Relations di Mani Rakhya Principal Iktasi, Aro Sob Desh kan laga icha de, Niyum Hisab Anajana Kuribuli, Kinto illegal movement na Kuribuli monothai di se. Dr. Jay Shankar Bra, Indian Manokan, US Bra, Wapas Pothaidia Opar Rajya Sabadi, Ito Kwe di se. Dabra Kwesi ki Dusra Desh di, Niyum Nohoigena Bohia Kando Nichur Desh Wapas Anibuli Karne, Desh laga Kam Ase. মিনিষ্টাৰবাই জনাইছে যে নিজৰ দেশ দি ৱাপাছ পঠাই দিয়া কামটো নতুন একতান হৈ আৰু ইটো জাৰি ৰাখি কামিকতা হৈ কিনা মিলিটাৰী আৰু চিভিলিয়ান এয়াৰক্ৰাফ্ট খান বি চলাই আছে। তাৰ পৰা কৈছে যে ইণ্ডিয়ান চৰকাৰ বা ইউ এছ অথৰিটিজ লগতে খবৰ লৈ ৰাখি কিনা ৱাপাছ পঠাই দিয়া খান লগতে কোনো নিয়ম নোহোৱা কাম কৰি বুলি নাদিব। আগতে দিন দি ইউ এছ পৰা ইণ্ডিয়ান মানুহ খান ৱাপাছ পঠাই দিয়া কাৰণে পাৰ্লিয়ামেণ্ট লগা দুয়োটা হাউচ টিভি হাল্লা গোল্লা কৰি কিনা অপজিচন পৰা ইছিঅ দি কথা বতৰা কৰি বুলি মাঙিছে। এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ ডঃ জয়শংকৰ বা ইটো নিচিনা ষ্টেটমেণ্টটো লোকসভা দিবি জনাই দিছে। আকাশবাণী কহিমাৰ পৰা আপুনি খান লগতে খবৰ আনি দি আছে। তাজা খবৰ শুনিবৰ কাৰণে আমি খান লগা এক্সটেণ্ডেলছ এ আই আৰ নিউজ এলাৰ্টছ দি আৰু এ আই আৰ আণ্ডাৰস্কৰ কহিমা দি ফল' কৰিবি। আপুনি খান বা ইটো খবৰৰ নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কহিমাৰ পৰা বি শুনিবলৈ পাৰিব। শুনি থাকি এখন চব লগতে ৱাপাছ স্বাগত কৰি আছে। আপুনি খান বা চাম লগা খবৰ শুনি আছে। এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ ডঃ এছ জয়শংকৰ পৰা আজি কৈছে দেশ পাহাৰ দি পুৰি থাকিয়া ইণ্ডিয়ান ষ্টুডেণ্টছ লগা বাচ্চাপ আৰু ৱেলফেয়াৰটো চৰকাৰ লগা সবচে উচ্চা দৰকাৰ আছে। ৰাজ্যসভা দি ছাপ্লিমেণ্টেৰিষ্টি জবাব দি কিনা তাৰপৰা কৈছে ইণ্ডিয়ান ষ্টুডেণ্টছ খান লৰাই ঝাকৰা হোৱা জাগাৰ পৰা ৱাপাছ আহি আখন লগা ইচ্ছা বাচ্চাই ৰাখিবলৈ চৰকাৰ পৰা কিছুমান গদম খান উঠাই দিছে। তাৰপৰা কৈছে চৰকাৰ বা তাইখন লগা ৱেলফেয়াৰ দি চাট দি কিনা জাৰি থাকি আছে। চৰকাৰ বা লৰাই ঝাগৰাৰ পৰা বেছি ষ্টুডেণ্টছ খান ৱাপাছ আনি দিছে বুলি কয় মিনিষ্টাৰ পৰা কৈছে এইটোৰ পৰা ইউক্ৰেইন পৰা আহিয়া মেডিকেল ষ্টুডেণ্টছ লগতে নিজৰ এডুকেশ্যন প্ৰগ্ৰামটো এটা থাৰ্ড কাণ্ট্ৰিতে ট্ৰান্সফাৰ কৰি দিছে আৰু প্ৰেক্টিকেল এক্সামটো ইণ্ডিয়া দি ৰাখি বুলি দিছে।
Government carefully monitors the number of students in all foreign countries. We also carefully monitor their welfare. Wherever there is a situation of any tension or likelihood of violence, we alert students as we had done in Ukraine. Where there is a requirement for us to take any further steps like running a flight to for their rescue or any other situation like that, we are prepared. We always have contingency plans for them.
পৰীক্ষা পি চৰ্চা লগা এইট এডিশ্যন জয়ন্ত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ পৰা ষ্টুডেণ্টছ লগতে বাতচিত কৰি এনুৱেল প্ৰগ্ৰাম আছে। এইটোতো এইটো ছিজনটি নতুন ফৰ্মেট ইত্যাদি ৰাখিবলৈ আছে। প্ৰগ্ৰামটো এতিয়া 8 এপিছ'ডছ ৰাখিবলৈ আছে। এইটোতো এইটো মহিনা 10 তাৰিখ ভাৰত মাণ্ডাবাম নাই দিল্লী দি ৰাখিব। এডুকেশ্যন মিনিষ্ট্ৰীৰ পৰা কৈছে যে নতুন ফৰ্মেট নিচিনি ডাঙৰ পাৰ্চনেলিটিজ কাণ্ডো কিছুম কিছুম ফিল্ডৰ পৰা আনি কিনা ষ্টুডেণ্টছ লগত বাতচিত কৰি কিনা তাইখন লগা এক্সপিৰিয়েঞ্চ আৰু জ্ঞান খান ভাগ কৰিবলৈ আছে। এইটো প্ৰগ্ৰামটোৱে 36 ষ্টুডেণ্টছ কাণ্ডো হাৰ ষ্টেট আৰু ইউনিয়ন টেৰিটৰীৰ পৰা আলগ আলগ স্কুলছ পৰা চুনি কিনা প্ৰাইম মিনিষ্টাৰৰ লগতে চিধা বাতচিত কৰিবলৈ বি দিবলৈ আছে। মিনিষ্ট্ৰীৰ পৰা কৈছে যে সবচে পহিলা এপিছ'ডতেই প্ৰাইম মিনিষ্টাৰ বা ষ্টুডেণ্টছ লগতে বাতচিত কৰিবলৈ আছে। এক দিন ৰখীয়া এৱেৰনেছ আৰু জি পি আনবৰ্ডিং কেম্পটো ভি এম বিশ্বকৰ্মা দি ৰাখি কিনা আজি শেষ হৈছে। প্ৰগ্ৰামটো এম এছ এম ই ডিপাৰ্টমেণ্ট অফ ডেভেলপমেণ্ট এণ্ড ফেচিলিটেশ্যন অফিচ ডিমাপুৰ দি ডিপাৰ্টমেণ্ট অফ ইণ্ডাষ্ট্ৰিজ আৰু কমাৰ্চ আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন লগতে মিলাই কিনে ৰাখিছে। ডেপুটি কমিশ্যনাৰ বিনীত কুমাৰ পৰা কৈছে স্কিম পৰা আৰ্টিচেন্স আৰু ক্ৰাফ্টমেন খান কিছুম কিছুম বেপাৰ পৰা পাইচান কৰি দি আছে আৰু স্কিল উঠাই দি কিনে ট্ৰেইনিং সুবিধা খান বি দি আছে। তাৰ পৰা আচলি আৰু ঠিক কেণ্ডিডেটছ খান জানিবলৈ দৰকাৰ জনাইছে। এনেকুৱা হলে ইণ্ডিভিজুৱেল আৰু কমিউনিটিজ বি স্কিম পৰা পূৰা লাভ পাবলৈ পাৰিব। প্ৰগ্ৰাম সময় দি কাৰ্পেণ্ট্ৰি ট্ৰেইনিং খতম হোৱা 5টা বেনিফিচিয়াৰিজ লগতে টুল কিটছ খান দিছে। আৰু ডেপুটি কমিশ্যনাৰ কহিমা কুমাৰ ৰামনিকান্ত পৰা উজ্জ্বলা গ'লছ বনাই ৰাখিবলৈ আজি দৰকাৰ জনাই দিছে। তাইৰ পৰা অংগামী স্পৰ্টছ এছ'চিয়েচন লগা দুদিন ৰখীয়া 53rd গেমছ এণ্ড স্পৰ্টছ মিট 2025 আই জি ষ্টেডিয়াম কহিমাদি কথা কৰিছে। তাইৰ পৰা এথলেটছ লগতে খালী ষ্টেট লেভেল কম্পিটিশ্যন দি দৰকাৰ ৰাখিবলৈ নহয় কিন্তু স্বপ্ন ৰাখি কিনে নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল প্লেটফৰ্মছে সবচে ভাল হ'ব বুলি মনত হাই দিবলৈ অনুৰোধ কৰিছে। শ্ৰী ৰামনিকান্ত পৰা নৱজীৱন টেলেণ্ট শিকাই দি কিনে কমিউনিটি ভিতৰত দি এথলেটিক এক্সিলেঞ্চ পঢ়াই দিয়া কাৰণে বি এছ'চিয়েচন লগতে বধাই দিছে। খবৰ সৃষ্টি হেডলাইনছ দুবাৰ জনাই দি আছে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী বা চৰকাৰ লগা নেশ্যন ফাৰ্ষ্ট মডেল দি কথা কৈছে। কংগ্রেস লিডার রাহুল গান্ধী বা ইন্ডিয়া লাগা আহি থাকিয়া সময় দি নর্থ ইস্ট লাগা দরকার কাম খান জানাই দিছে পি এম ডিভাইন নিজেদি অক্টোবর 2022 বা লই কিনা পুরা নর্থ ইস্টে সব মিলাই কিনা 36 প্রজেক্টস কান স্যাংশন করে দিছে আর এক্সটার্নাল অফেস মিনিস্টার ডক্টর এস জয়শঙ্কর বা কইছে ওয়াপাস পথাই দিয়া বানকা নপর কোনো বিয়া কাম না করিব নেমেটি সেন্টার বা ইউএস লোকদি খবর খান লই থাকি আছে আর সামলাগা খবর ইমান ডিসেস করে আছি শুনি থাকিবি আহিয়াকালি ফুজুর 7:25 মিনিটে নাগামিজ খবর আনি দিবলে আছে শুনি থাকি এখন সব কারণে ভাল রাতি হবি।